এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্য চৰকাৰে গোৱালপাৰা জিলাৰ জৈৱ বৈচিত্ৰ ভাণ্ডাৰ হাহিলা, উৰ্পদ আৰু কুমৰী বিলক সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলাৰ উপৰি পৰ্যটন ক্ষেত্ৰ হিচাপে ৰূপায়ণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শেহতীয়াকৈ দখলকাৰীক উচ্ছেদ কৰা হাহিলা বিল পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এইদৰে কয়। ডঃ শৰ্মাই গোৱালপাৰা জিলাৰ জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত এই বিলকেইখনৰ অপৰিসীম গুৰুত্বত আলোকপাত কৰে। হাহিলা বিলৰ এটা বৃহৎ এলেকা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ বাবে অলপতে অসম মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি হাহিলা বিলৰ লগতে উৰ্পদ আৰু কুমৰী বিলৰ গুৰুত্বৰ কথা অনুধাৱন কৰি এই বিলসমূহৰ পুনৰ্জীৱিতকৰণৰ দিশত চৰকাৰে মনোনিৱেশ কৰিছে। ইতিমধ্যে বিলকেইখনৰ কিছু অংশ বনাঞ্চললৈ ৰূপান্তৰৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বিষয়টো আলোচনা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে উচ্ছেদিত পৰিয়ালসমূহক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে। মানকাছৰৰ বাঘপাৰা জনজাতীয় গাঁও পঞ্চায়তত আজি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ধৰতীয়াবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযানৰ সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শ্ৰীব্ৰহ্মই জনজাতীয় কৃষকৰ দুটা গোটক সামূহিক কঠীয়াতলীৰ বাবে ধান, 14 জন কৃষকক ঔষধ ছটিওৱা যন্ত্ৰ আৰু কৃষকৰ আন দুটা গোটক ছেডনেট বিতৰণ কৰে। তেওঁ লগতে আজি হাতশিঙিমাৰী জিলা চিকিৎসালয় পৰিদৰ্শন কৰি ৰোগীৰ সৈতেও মত বিনিময় কৰে। উত্তৰ পূব সীমান্ত ৰেলৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰেলপথত হোৱা প্ৰবল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলো ধৰণৰ ৰেল সেৱা যোৱা নিশাৰে পৰা বাতিল কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে জনোৱা মতে ইয়াৰ ফলত 15615 গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, 15611 আৰু 15612 ৰঙিয়া শিলচৰ এক্সপ্ৰেছ, 15617 আৰু 15618 দুৰ্লভচৰা গুৱাহাটী এক্সপ্ৰেছ, নাহৰলগুণ শিলচৰ এক্সপ্ৰেছ, কাঞ্চনজংঘা এক্সপ্ৰেছ, তিৰুচিৰাপল্লী এক্সপ্ৰেছ ৰেলগাড়ী কেইখনৰ যাত্ৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে। আমাৰ হোজাইৰ সংবাদদাতাই জনোৱা মতে ৰেলগাড়ীসমূহক বাতিল হোৱাৰ ফলত লামডিং জংচনত বৰ্তমান বৰাক উপত্যকা আৰু ডিমা হাছাওলৈ যাবলগীয়া যাত্ৰীসকলৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কাছাৰ জিলাৰ বদৰপুৰৰ গেমন দলঙৰ মেৰামতিৰ কাম চলি থকাৰ লগতে শিলচৰ কালাইন পথৰ হাৰাং দলং ভাগি পৰাৰ ফলত বৰাক উপত্যকাৰ সৈতে দেশৰ বাকী অংশৰ পথ যোগাযোগো বিচ্ছিন্ন হৈ আছে। এনে পৰিস্থিতিত আজি গুৱাহাটীত হ'বলগীয়া প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনৰ নথি পৰীক্ষণ আৰু মৌখিক পৰীক্ষা বৰাক উপত্যকাৰ প্ৰাৰ্থীসকলৰ বাবে স্থগিত ৰখা হৈছে। ৰেল আৰক্ষীয়ে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা কালি সন্ধিয়া দুজন বাংলাদেশী নাগৰিকক আটক কৰে। ৰেল সুৰক্ষা বাহিনীয়ে সন্দেহজনকভাৱে ষ্টেচনত ঘূৰি ফুৰা গোলাম ৰাব্বানী নামৰ লোকজনক আটক কৰাৰ কিছু সময়ৰ পাছতে গোলামৰ ভাতৃ আছাৰুল ইছলামকো আটক কৰে। বাংলাদেশৰ ৰাজশাহী জিলাৰ লোক দুজনে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা তাম্বৰম এক্সপ্ৰেছ ৰেলেৰে মুম্বাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি ৰেল আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা পশ্চিমবংগত প্ৰস্তুত কৰা আধাৰ কাৰ্ড আৰু বাংলাদেশৰ চিম কাৰ্ড থকা দুটা মোবাইল ফোন জব্দ কৰে। বাক্সা জিলাৰ কক্লাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰাবাং বড়ো বজাৰত আজি হিতাধিকাৰীসকলৰ বৈঠক আৰু আৰ্থসামাজিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। কক্লাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত ইউ পি পি এলৰ দলৰ নেতা চন্দন ব্ৰহ্মই অংশগ্ৰহণ কৰে। শ্ৰীব্ৰহ্মই বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউ পি পি এলৰ চৰকাৰে অঞ্চলটোৰ কৃষি, শিক্ষা আদি ক্ষেত্ৰৰ উন্নয়নৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে। আজিৰ সভাত 300ৰো অধিক লোকে অংশগ্ৰহণ কৰে। অসম আন্দোলনৰ সক্ৰিয় কৰ্মী গুৱাহাটীৰ দক্ষিণ শৰণীয়া নিবাসী সমাজ সচেতন মহিলা তথা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ আজি নৱগ্ৰহ শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়। 95 বছৰ বয়সত কালি নিশা গুৱাহাটীৰ জতিয়াত মৃত্যু হোৱা বীণা ভট্টাচাৰ্যৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। অসমৰ জাতীয় জীৱনৰ বহু ঘটনাৰ সাক্ষী প্ৰয়াত ভট্টাচাৰ্য সদৌ অসম ছাত্ৰ সন্থাৰ লাখ লাখ কৰ্মীৰ বাবে মাতৃস্বৰূপ আছিল। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজিৰ তৃতীয় দিনাও উখল মাখল পৰিৱেশ অব্যাহত আছে। সাধু সন্ন্যাসী আৰু দেশী বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিৰস্থলীত আধ্যামিক পৰিৱেশে বিৰাজ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।